হেল্ল'
ঐ, তোর বাপের প্ৰশান্ত ৰাজগুৰুৰ সন্মুখতে তোক ধৰি মই চুদিম কেলা। আৰু তোৰ গিৰিয়ে যদি আছে তাৰ আগতো চুদিম, পাৰিবি নোৱাৰ ৰাখিবৰ কাৰণে লেংটা কৰি চুদিম কেলা। কোনদিনা চুদিম ক, নিজে আহ ঘৰৰ ওচৰত, মোৰ ঘৰত আহিবিনে? প্ৰশান্ত ৰাজগুৰু কবি কেলা বৰ্তাই কৈছে মোক চুদিব বুলি, বুজিলি? তই দিল্লীতে থাক, গুৱাহাটীতে থাক, চিন্তা নকৰ। মই কিন্তু চুদিম বুলি ক'লে মই চুদোৱে কেলা, মদ খাই ল'ম নে ৰাতি? হা, বুজিছ নাই? হে লাওৰা কেলা, ঐ, এই পৃথিৱীখন সমতল ক্ষেত্ৰ নে গোলক? তহঁতে সঁচা কথা, US ট্ৰেজাৰী 4.5% গৈছে, তই কিবা কৈছ তাতে? তোৰ বাপেৰে কৈছে